চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? এই অনুষ্ঠান শুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আমাৰ যোগাযোগৰ ঠিকনা ভক্তিবচন
টি ডব্লিউ আৰ ইণ্ডিয়া,
ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন
টি ডব্লিউ আৰ ইণ্ডিয়া,
ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ অধ্যয়ন চলাই আছো আৰু যোৱা অনুষ্ঠানত আমি এই পুস্তকখনৰ 38 নম্বৰ অধ্যায়ৰ শেষলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি আদি পুস্তকৰ 39 নম্বৰ অধ্যায়ৰ প্ৰথমটো পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আশা কৰোঁ আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে, কিন্তু আহকচোন তাৰ আগতে চুটিকৈ প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি মহান, তুমি কৰুণাময়, তুমি অনুগ্ৰহৰ আকৰ। তোমাৰ অনুগ্ৰহতেই আজি আমি প্ৰভু যীশুত বিশ্বাস কৰি পৰিত্ৰাণ পাব পৰা হৈছোঁ, তোমাক পিতৃ বুলি মাতিব পৰা হৈছোঁ। তুমি আমালৈ যিমান অনুগ্ৰহ দেখুৱাইছা তাৰ বাবে তোমাক ধন্যবাদ দি আমি শেষ কৰিব নোৱাৰোঁ। এতিয়া প্ৰাৰ্থনা কৰিছোঁ, তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ যোগেৰে তুমি আমাক কথা কোৱা, তোমাৰ মাত আমাক শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ, আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া আদি পুস্তকৰ 38 নম্বৰ অধ্যায়ৰ বিৰতিৰ পাছত 39 নম্বৰ অধ্যায়ত আকৌ যোচেফৰ কাহিনীলৈ উভতি আহিছোঁ। 38 নম্বৰ অধ্যায়টোক বাইবেলৰ এটা অতি জঘন্য অধ্যায় বুলি ক'ব পাৰি, কাৰণ ইয়াত যিহুদাৰ জীৱনৰ এটা অতি দুখ লগা ঘটনা বৰ্ণিত হৈছে। আমি দেখিবলৈ পাম যে যোচেফ যিহুদাতকৈ সম্পূৰ্ণ বেলেগ। আমাৰ সদায় এনেকুৱা ভাৱ হয় যে যোচেফ আৰু বিন্যামিনে যথেষ্ট পৰিমাণে শিক্ষা, পৰামৰ্শ আৰু ব্যক্তিগত মনোযোগ লাভ কৰিছিল, যিটো আন 10 পুত্ৰই লাভ কৰা নাছিল। যাকোব কেৱল মাত্ৰ 2 পুতেকৰ প্ৰতিয়েই আগ্ৰহী আছিল যেন আমাৰ ভাৱ হয়। যোচেফৰ ককায়েকহঁতৰ ঘৃণা আৰু শত্ৰুতাৰ বাবেই তেওঁক দাস হিচাপে বিক্ৰী কৰা হ'ল আৰু যোচেফক মিছৰলৈ লৈ যোৱা হ'ল। এখন বিদেশত থাকিব লগা হোৱা আৰু দাস হিচাপে বেচা যোৱা ১৭ বছৰ বয়সীয়া ল'ৰা এটাৰ কাৰণে বৰ ভয় লগা ঘটনা। বাহ্যিকভাৱে তেওঁৰ অন্তৰলৈ আশা আনিব পৰা আচলতে একোৱেই নাছিল। যোচেফ দেখাত অতি অভাগা যেন আছিল, আনকি মিছৰতো সকলো তেওঁলৈ ঠিকে চলিব ধৰা যেন হয়, আকৌ কিবা ঘটনা এটা ঘটে। অৱশ্যে সদায় কিবা এটা উদ্দেশ্যতহে তেনেকুৱা ঘটে, যদিও যোচেফৰ বাবে বুজাত অলপ টান হয়। প্ৰিয় শ্ৰোতা, পুৰণি নিয়মত যোচেফতকৈ আন কাৰো জীৱনত ঈশ্বৰৰ পৰিকল্পনা ইমান স্পষ্টকৈ প্ৰকাশ পোৱা আমি দেখা নাই। তেওঁৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত ঈশ্বৰৰ হাত সুস্পষ্ট। ঈশ্বৰৰ হস্তক্ষেপ স্পষ্টভাৱে থাকিলেও শাস্ত্ৰমতে যোচেফেই এনে এজন আদিপিতৃ যাক ঈশ্বৰে কিন্তু এবাৰো দেখা দিয়া নাই। ঈশ্বৰে আব্ৰাহাম, ইছহাক আৰু জাকুবক দেখা দিছিল, কিন্তু যোচেফক হলে দেখা দিয়া নাছিল। তথাপি আন সকলোতকৈ তেওঁৰ জীৱনতেই ঈশ্বৰৰ নিৰ্দেশনা অধিক স্পষ্টভাৱে দেখা যায়। যোচেফে নিজে এই কথাটো স্পষ্টভাৱে কৈছিল। দেউতাকৰ মৃত্যুৰ পাছত যোচেফৰ ককায়েকহঁতে ভাবিছিল যোচেফে কিজানি তেওঁলোকক আক্ৰমণ কৰিব পাৰে, গতিকে তেওঁলোকে কৰুণা বিচাৰি আহিছিল। কিন্তু যোচেফে কৈছিল তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ একো বিদ্বেষ নাই, আৰু তেওঁ এইবুলি কৈছিল, আদি পুস্তক 50 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদত চাওক, যোচেফে ককায়েকহঁতক এনেদৰে কৈছিল, তোমালোকে মোৰ বিৰুদ্ধে অনিষ্টৰ কল্পনা কৰিছিলা হয়, কিন্তু এতিয়া যেনেকৈ দেখিছা তেনেকৈ অনেক লোকৰ প্ৰাণ ৰক্ষা কৰা কাৰ্য সিদ্ধ কৰিবৰ অভিপ্ৰায়েৰে ঈশ্বৰে তাক মংগলৰ কল্পনা কৰিলে। অৰ্থাৎ যদিও বাহ্যিকভাৱে সকলো যোচেফৰ বিৰুদ্ধে যোৱা যেন লাগিছিল, কিন্তু প্ৰতিটো ঘটনা আচলতে তেওঁৰ জীৱনত ঈশ্বৰৰ পৰিকল্পনা সিদ্ধ হোৱাৰ একোটা খোজ আছিল। প্ৰিয় শ্ৰোতা, আমিও জীৱনত এই কথা মন কৰা উচিত। যদিহে আমি ঈশ্বৰৰ সন্তান, ঈশ্বৰৰ ইচ্ছাত আছো, আমাত ঈশ্বৰৰ এই নিশ্চয়তা আছে যে ঈশ্বৰৰ অনুমতি বিনা আমাৰ জীৱনত একো নঘটে, তেওঁক প্ৰেম কৰা লোকবিলাকলৈ সকলো ঘটনা ভালৰ বাবেই ঘটে, আনকি আমাৰ দুখ কষ্ট, বিষাদ আদিও আমাৰ ভালৰ বাবে আৰু তেওঁৰ গৌৰৱৰ বাবে। ঈশ্বৰৰ প্ৰতিজন সন্তানৰ চাৰিওপিনে বেৰা দিয়া থাকে, আৰু ঈশ্বৰৰ অনুমতি নোহোৱাকৈ একো সেই বেৰা ভাঙি সোমাব নোৱাৰে। যেতিয়া ছয়তানে ইয়ুবক পৰীক্ষা কৰিব খুজিছিল, তেতিয়া তেওঁ ঈশ্বৰক এইবুলি কৈছিল, আপুনি তেওঁৰ চাৰিওফালে আৰু তেওঁৰ ঘৰৰ ও সৰ্বস্বৰ চাৰিওফালে জানো বেৰা দিয়া নাই। আপুনি তেওঁৰ হাতৰ কাৰ্যবোৰ আশীৰ্বাদযুক্ত কৰিলে আৰু তেওঁৰ সম্পত্তিও দেশত বৃদ্ধি পালে। ইয়ুব 1 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। ছয়তানে ঈশ্বৰক কৈছিল সেই বেৰখন নমাই দিবলৈ। আনকি ছয়তানেও যদি ঈশ্বৰৰ পৰা তেনে অনুমতি পায়, তথাপি সকলো আমাৰ ভালৰ বাবেই ঘটিব। এজন বিখ্যাত লোকে কৈছিল যে ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদটো ভাগৰুৱা অন্তৰৰ বাবে এটা কোমল গাৰুৰ নিচিনা। আন এজনে কৈছিল, আমি যদি ঈশ্বৰে দেখাৰ নিচিনাকৈ সকলো ঘটনাৰ মাজেৰে চাব পাৰিলোহেঁতেন, তেনেহলে আমিও ঈশ্বৰে কৰাৰ দৰেই কামবোৰ কৰিলোহেঁতেন। যোচেফৰ জীৱনৰ আন এটা দিশ আছে যিটো ঈশ্বৰৰ সন্তানসকলৰ বাবে উৎসাহৰ কাৰণ হ'ব পাৰে। আজি ঈশ্বৰৰ কোনো সন্তানেই ঈশ্বৰৰ পৰা পোনে পোনে প্ৰকাশ লাভ নকৰে। কিছুমান আধুনিক ভুৱা ভাৱবাদী অৱশ্যে ওলোটা দাবী কৰে, কিন্তু ঈশ্বৰে আজি কোনো মানুহক পোনে পোনে আহি দেখা নিদিয়ে। এইটো আমাৰ উৎসাহৰ বাবেই যে ঈশ্বৰে যোচেফৰ আগতো পোনে পোনে দেখা দিয়া নাছিল, তথাপি আমি জানো যে তেওঁ আমাক চলাই আছে, নিৰ্দেশনা দি আছে। এতিয়া আমি এই ডেকা যোচেফৰ পিনে চাওঁ, তেওঁৰনো কি হয়। বাইবেলৰ পৰা পাঠ কৰি দিম, ৩৯ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ,
যোচেফক মিছৰলৈ নিয়া হলত যি ইছমাইলীয়াহঁতে তেওঁক লৈ গৈছিল, সিহঁতৰ হাতৰ পৰা এজন মিছৰীয়াই ফৰৌন ৰজাৰ বিষয়া ৰক্ষক সেনাপতি পটিফৰে তেওঁক কিনি ল'লে। 17 বছৰীয়া এই ধুনীয়া ডেকা দাসৰ বজাৰত বেছ মূল্যৱান হ'ব। তেওঁক পটিফৰে কিনিলে। তেওঁ আছিল প্ৰহৰীবিলাকৰ নেতা, অৰ্থাৎ তেওঁ ৰজাৰ অতি আগশাৰীৰ বিষয়া আছিল। 2 নম্বৰ পদ, কিন্তু যিহোৱা যোচেফৰ সংগী হোৱাত তেওঁ ভাগ্যৱান লোক হ'ল আৰু নিজ মিছৰীয়া প্ৰভুৰ ঘৰত থাকিল। ফৰৌন ৰজাৰ বিষয়া পটিফৰৰ ঘৰত যোচেফ প্ৰৱেশ কৰাৰ লগে লগে এই কথা পৰিষ্কাৰ হৈ পৰিল যে ঈশ্বৰ যোচেফৰ লগত আছিল। যোচেফ অহাৰ লগে লগে সেই ঘৰলৈ আশীৰ্বাদ আহিল। 3 নম্বৰ পদ, তাতে যিহুৱা যে তেওঁৰ সংগী হৈছে আৰু তেওঁ কৰা সকলো কৰ্ম যিহুৱাই তেওঁৰ হাততেই সামফল কৰিছে, ইয়াকে তেওঁৰ প্ৰভুৱে দেখিলে। এই পৰ্যন্ত জীৱন খুব সুন্দৰ, তাৰ পাছত তেওঁলোক সুখে সন্তোষে থাকিল বুলি আপুনি হয়তো ক'ব খুজিব পাৰে, কিন্তু তেনে নহ'ল। এইটো সাধুকথা নহয়, সত্য ঘটনা। ঈশ্বৰৰ সন্তানে এই জগতত প্ৰলোভন, কষ্ট আৰু সমস্যাৰ সন্মুখীন হ'বই লাগিব। যোচেফৰো তেনেকুৱাই হ'ব। 4 নম্বৰ পদ, এতেকে যোচেফে তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাই তেওঁৰ পৰিচাৰক হ'ল। তাতে তেওঁৰ প্ৰভুৱে তেওঁক নিজ ঘৰৰ অধ্যক্ষ পাতি তেওঁৰ যি যি আছিল সকলোকে তেওঁৰ হাতত সোধাই দিলে। ভাবি চাওকচোন প্ৰিয় শ্ৰোতা, যোচেফে যিদৰে সেৱা আগবঢ়ায় তাৰ বাবে তেওঁক সকলো বয় বস্তুৰ দায়িত্ব দিয়া হৈছিল, হয়তো পটিফৰৰ সা সম্পত্তিৰো দায়িত্ব। তেওঁ যোচেফক সকলো কথাতেই বিশ্বাস কৰিছিল। 5 আৰু 6 নম্বৰ পদ, যেতিয়াৰে পৰা তেওঁ যোচেফক নিজ ঘৰ আৰু সৰ্বস্বৰ ওপৰত অধ্যক্ষ পাতিলে, তেতিয়াৰে পৰা যিহুৱাই যোচেফলৈ চাই সেই মিছৰীয়াৰ ঘৰৰ ওপৰত আশীৰ্বাদ কৰিলে। তাতে তেওঁৰ ঘৰত আৰু পথাৰতো যি যি আছিল সেই আটাইৰে ওপৰত যিহুৱাৰ আশীৰ্বাদ থাকিল। এতেকে তেওঁ যোচেফৰ হাতত নিজৰ সৰ্বস্ব এৰি দি নিজে খোৱা আহাৰৰ বাহিৰে আৰু একোৰো বিচাৰ নললে। যোচেফ সুন্দৰ আৰু দেখনীয়াৰ আছিল। পটিফৰে ইমান বিশ্বাস কৰিছিল যে যোচেফৰ পৰা একো হিচাবো খোজা নাছিল। ফৰৌনৰ বিষয়া হিচাপে পটিফৰে কেৱল ফৰৌনক সন্তুষ্ট ৰখাৰ কথাতেই মূৰ ঘমাইছিল। গতিকে ঘৰৰ সকলো বিষয় যোচেফকে তেওঁ চাবলৈ এৰি দিছিল। কেৱল খোৱা মেজত বহিছিল, আগত আহাৰ দিয়া হৈছিল, তাৰ বাহিৰে বাকী একো চিন্তা তেওঁ নকৰিছিল। তেওঁ যোচেফক ইমানেই বিশ্বাস কৰিছিল। তাৰ পাছত কি ঘটিল চাওক। 7 নম্বৰ পদ, এইবোৰ ঘটনাৰ পাছত তেওঁৰ প্ৰভুৰ তিৰোতাই যোচেফক চকু দি তেওঁক ক'লে, তুমি মোৰ লগত শয়ন কৰাহি। পটিফৰে যোচেফক সমস্ত ঘৰটোৰ দায়িত্ব দি দিছিল। যোচেফ ব্যস্ত থকাৰ সময়ত পটিফৰৰ ঘৈণীয়েকো ব্যস্ত আছিল পৰিকল্পনা কৰাত। যোচেফ আছিল সুন্দৰ দেখনীয়াৰ ডেকা। হয়তো পটিফৰ বৃদ্ধ আছিল, কাৰণ সেই সময়ত বৃদ্ধ লোকে কম বয়সীয়া ভাৰ্যা গ্ৰহণ কৰা নিয়ম আছিল। তাই যোচেফক দেখি প্ৰলোভিত কৰিব খুজিছিল। 8 আৰু 9 নম্বৰ পদ, কিন্তু তেওঁ সেই কথাত অমান্তি হৈ নিজ প্ৰভুৰ তিৰোতাক ক'লে, চোৱা, এই ঘৰত মোৰ হাতত যি যি আছে মোৰ প্ৰভুৱে তাৰ একোৰো বিচাৰ নলয়। তেওঁ মোৰ হাতত সৰ্বস্ব সোধাই দিলে। এই ঘৰত মোতকৈ বৰ কোনো নাই। তেওঁ নিদিয়াকৈ মোৰ পৰা একোকে ৰখা নাই। কেৱল আপোনাকহে মোক দিয়া নাই, কাৰণ আপুনি তেওঁৰ ভাৰ্যা। এতেকে মই কেনেকৈ এনে মহা দুষ্কৰ্ম আৰু ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিব পাৰোঁ? দেখিছেনে, এই ডেকাই এই সকলোৰে মাজতো ঈশ্বৰৰ সেৱা কৰি আছিল। যেতিয়া তেওঁ মিছৰলৈ গৈছিল তেতিয়া বাবিলৰ নিচিনাই সেই দেশ প্ৰতিমা সেৱাৰ ঠাই আছিল। সেই প্ৰতিমা সেৱাৰ ঠাইটো যোচেফে জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰৰ হকে আৰু উচ্চ নৈতিক মানদণ্ডৰ সাক্ষ্য দি আছিল। সেই মহিলাই তেওঁক প্ৰলোভন দেখুৱাওঁতে তেওঁ কৈছিল, মোৰ গৰাকীয়ে আপোনাৰ বাহিৰে সকলোবোৰ মোৰ হাতত গটাইছে, আপুনি তেওঁৰ ভাৰ্যা। বিবাহৰ ক্ষেত্ৰত যোচেফৰ কিমান উচ্চ দৃষ্টিকোণ, সেই কথা মন কৰকচোন। ঈশ্বৰে বিবাহ সমগ্ৰ মানৱ জাতিলৈকে দিছে। যেতিয়া মানুহে বিবাহৰ প্ৰতিজ্ঞালৈ অৱজ্ঞা দেখুৱায়, তেওঁ ঈশ্বৰলৈ অৱজ্ঞা দেখুওৱাৰ নিচিনা হয়। বিবাহৰ প্ৰতিজ্ঞা ভংগ কৰা মানুহে ঈশ্বৰৰ আগত কৰা যিকোনো প্ৰতিজ্ঞা ভংগ কৰিব। আমি এই কথা লক্ষ্য কৰি আহিছো যে বিবাহ বিচ্ছেদ কৰা মানুহে, অৰ্থাৎ বিশ্বাসঘাতকতা কৰা লোক, ঈশ্বৰৰ পৰা ইমান আঁতৰি যোৱা দেখা যায় যে তাতকৈ বেছি আঁতৰি কম মানুহেই যাব পাৰে, আৰু এনে ঘটনা প্ৰায়েই দেখা যায়। ইয়াত যোছেফ ঈশ্বৰৰ প্ৰতি বিশ্বাসী হ'বলৈ চেষ্টা কৰিছে। তেওঁৰ দৃষ্টিভংগী অতি উচ্চ খাপৰ আছিল, কিন্তু তেওঁ জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰৰ সেৱা কৰিবলৈ চেষ্টা কৰাৰ বাবে তেওঁৰ জীৱনলৈ কি আহিল মন কৰকচোন। দহ নম্বৰ পদ, তাই দিনে দিনে যোছেফক এই কথা কৈ কৈ থকাটো, তাইৰে সৈতে শয়ন কৰিবলৈ বা তাইৰ ওচৰতে থাকিবলৈ তাইৰ কথাত তেওঁ মান্তি নহল। ফৰৌনৰ বিষয়া পটিফৰ প্ৰায়েই ঘৰৰ পৰা আঁতৰি থাকিব লগা হৈছিল। হয়তো মহিলাগৰাকীয়ে যোছেফক এবাৰ নহয় বাৰে বাৰে প্ৰলোভন দেখুৱাই আহিছিল। সেই ডেকাৰ প্ৰতি এয়া আছিল অনবৰতেই চলি থকা প্ৰলোভন, কিন্তু তথাপি তেওঁ সৈমান নহল। গতিকে যোছেফৰ বিৰুদ্ধে তাইৰ অন্তৰত খং উঠলি উঠাটো আমি কল্পনা কৰিব পাৰোঁ। অৱহেলিত মহিলাৰ খং নৰকতকৈ বেছি প্ৰজ্বলিত বুলি কোৱা হয়। তাই নিশ্চয় যোছেফক প্ৰতিশোধ ল'ব। এঘাৰৰ পৰা চৈধ্য নম্বৰ পদ, পাছে কোনো এদিনা নিজ কাৰ্য কৰিবলৈ তেওঁ ঘৰৰ ভিতৰলৈ গলত, তেতিয়া ঘৰৰ কোনো মানুহ নথকা দেখি তাই তেওঁৰ কাপোৰত ধৰি মোৰে সৈতে শুৱাহি বুলি ক'লে, কিন্তু যোছেফে তাইৰ হাতত নিজৰ কাপোৰ এৰি বাহিৰলৈ পলাই গ'ল। তেতিয়া তাইৰ হাতত যোছেফে নিজে কাপোৰ এৰি বাহিৰলৈ পলাই যাবৰ দেখি তাইৰ ঘৰৰ মানুহবোৰক মাতি সিহঁতক ক'লে, চোৱাচোন, আমাৰে সৈতে হঁহা মতা কৰিবলৈহে তেওঁ এটা ইব্ৰিয়া মানুহ আমাৰ ইয়ালৈ আনিছে। সি মোৰ লগত শুবৰ নিমিত্তে মোৰ ওচৰলৈ আহিছিল, তাতে মই বৰকৈ চিঞৰ মাৰিলো। পটিফৰ আৰু ঘৈণীয়েকৰ মাজত সম্বন্ধ ইমান ভাল নাছিল। ঘৈণীয়েকে পটিফৰৰ আগত ইমান বেয়া ধৰণে কথা কৈছিল। তাই কৈছিল পটিফৰে তেওঁলোকক অপমানিত কৰিবলৈ ঘৰলৈ ইব্ৰিয়া এটা লৈ আহিছিল, অৰ্থাৎ ঘৈণীয়েকগৰাকী কিজানি আগতেও এনে কামত লিপ্ত আছিল। পটিফৰৰ কাৰণেই আমাৰ বেছি সহানুভূতি জাগে। হয়তো তেওঁ আগৰ পৰাই কিবাকিবি সন্দেহ কৰি আহিছিল। এতিয়া তাই নিজক নিৰাপদ কৰিব বিচাৰিছে। পোন্ধৰ আৰু ষোল্ল নম্বৰ পদ, পাছে মই বৰকৈ চিঞৰা শুনি সি তাৰ কাপোৰ মোৰ ওচৰত এৰি বাহিৰলৈ পলাই গ'ল। এইবুলি তেওঁৰ প্ৰভু ঘৰলৈ নাহিল মানে তাই তেওঁৰ কাপোৰ তাইৰ ওচৰতে ৰাখিলে। এয়া ডেকা যোছেফ মিছৰত অতি ঘিনলগীয়া ধৰণে মিছাকৈ অভিযুক্ত হ'ল। তাই বৃদ্ধজনৰ আগলৈ যোছেফৰ বিৰুদ্ধে অভিযোগ আনিলে। গিৰিয়েক আঁতৰত আছিল, গতিকে উভতি আহোঁতে এই সকলো কাহিনী সাজি সাজি তাই ক'লে। সোতৰৰ পৰা ঊনৈশ নম্বৰ পদলৈকে পঢ়ি দিম। পাছে তাই সেই একেদৰেই তেওঁক ক'লে, তুমি যি ইব্ৰিয়া বন্দীক আমাৰ ইয়ালৈ আনি ৰাখিছা, সি মোৰে সৈতে হঁহামতা কৰিবলৈ মোৰ ওচৰলৈ আহিছিল। পাছে মই যেতিয়া বৰকৈ চিঞৰিলো, তেতিয়া সি মোৰ ওচৰত নিজৰ কাপোৰ এৰি বাহিৰলৈ পলাই গ'ল। তেতিয়া তোমাৰ বন্দীয়ে মোলৈ এই ব্যৱহাৰ কৰিছে বুলি তেওঁৰ তিৰোতাই তেওঁক কোৱা কথাবোৰ শুনিলত যোছেফৰ প্ৰভু ক্ৰোধান্বিত হ'ল। ওপৰে ওপৰে চালে পটিফৰে তাইৰ কাহিনীটো বিশ্বাস কৰা যেন লাগে। অন্ততঃ সেই সময়ত তেওঁৰ খং উঠিছিল। তেওঁ ফৰৌনৰ সেনাবাহিনীৰ বিষয়া আছিল, গতিকে নিশ্চয় চোকা মানুহ আছিল, কিন্তু অতি মূৰ্খ স্বামী আছিল। আমি ভাবোঁ তেওঁ ঘৈণীয়েকক ভালদৰে চিনি পাইছিল আৰু যোছেফক বন্দীশালত পেলাই থৈ গোটেই ঘটনাটো পাহৰি পেলোৱাই ভাল বুলি হয়তো ভাবিছিল। এই মহিলাগৰাকীক বিয়া কৰোৱাৰ বাবে সেই মানুহজনৰ প্ৰতি আমাৰ দুখহে লাগে। আমি ভাবোঁ ঘৈণীয়েকে আগতে বহুবাৰ বিশ্বাসঘাতকতা কৰিছিল আৰু তাইৰ আন এটা মাত্ৰ চিকাৰ আছিল যোছেফ। কিন্তু যোছেফৰ ক্ষেত্ৰত কাম হাসিল নহল, গতিকে তাই যোছেফক এনেদৰে অভিসন্ধি কৰি ফঁচালে। বিশ নম্বৰ পদ, তাতে যোছেফৰ প্ৰভুৱে তেওঁক ধৰি নি যি বন্দীশালত ৰজাৰ বন্দীবোৰ ৰাখে সেই বন্দীশালত তেওঁক বন্ধ কৰি থলে। এইদৰে তেওঁ বন্দীশালতে থাকিল। এওঁৰ সঁচাই দুৰ্দিন চলিছে নহয়নে বাৰু? ঘৰত তেওঁ আছিল সেই বহুৰঙী পোছাক পিন্ধা দেউতাকৰ প্ৰিয় সন্তান, কিন্তু ককায়েকহঁতে পোছাক কাঢ়ি তেওঁক খালত পেলাই দিলে। সিহঁতে কেইজনমান বেপাৰীৰ লগত কথা পতা তেওঁ শুনিলে। তাৰ পাছত তেওঁক মিছৰত আনি বিক্ৰী কৰা হ'ল। তেওঁ মাত্ৰ 17 বছৰীয়া আছিল। আমি ভাবোঁ তেওঁ নিশ্চয় বহু নিশা চকু পানীৰে গাৰু তিয়াইছিল, নিশ্চয় ঘৰলৈ সঘনাই মনত পৰিছিল। এতিয়া তেওঁ নতুন স্থান এটা পাব ধৰিছিল, কাৰণ তেওঁ আছিল সমৰ্থবান আৰু চকুত লগা। তাৰ পাছত পতিফৰৰ ঘৈণীয়েকে তেওঁক প্ৰলোভিত কৰিলে পাপ কৰিবলৈ। তেওঁৰ উন্নত নৈতিক মানদণ্ডই তেনে কৰাৰ পৰা তেওঁক বিৰত কৰিলে। ফলস্বৰূপে তাই তেওঁক ভুৱা অভিযোগত অভিযুক্ত কৰিলে। বেচেৰাৰ একো আশা নাই যেন হ'ল। প্ৰিয় শ্ৰোতা, আমি মনত ৰখা উচিত যে যদিও যোছেফক উচ্চ পদবী দিয়া হৈছিল, তথাপি তেওঁ দাসেই আছিল। পতিফৰৰ ভাৰ্যা মানে কৈশোৰৰ ভাৰ্যাৰ নিচিনাই হ'লহেঁতেন। তেওঁৰ বিষয়ে কোনেও এষাৰো ক'ব নোৱাৰে, গতিকে তাইৰ কথাই গৃহীত হ'ব। বেচেৰা যোছেফ, তেওঁ আনকি মুখ মেলাৰো প্ৰয়োজন নাই। তেওঁ নিজৰ সমৰ্থনত কিবা কোৱাৰ আগতেই তেওঁক দোষী ঘোষণা কৰা হ'ল। তেওঁক লগে লগে বন্দীশালত থোৱা হ'ল, য'ত ফৰৌনৰ বন্দীবোৰ থোৱা হয়। 21-23 নম্বৰ পদ। কিন্তু যীহোৱাই যোছেফৰ সংগী হৈ তেওঁলৈ দয়া কৰি তেওঁক বন্দীশালৰ অধ্যক্ষৰ অনুগ্ৰহ প্ৰাপ্ত কৰিলে। তাতে সেই বন্দীশালৰ অধ্যক্ষই বন্দীশালত থকা আটাইবোৰ বন্দীক যোছেফৰ হাতত সোধাই দিলে। তেতিয়া সিহঁতৰ সকলো কাৰ্য যোছেফৰ আজ্ঞা অনুসাৰে চলিবলৈ ধৰিলে। বন্দীশালৰ অধ্যক্ষই তেওঁৰ হাতত থকা কোনো বিষয়ৰ বিচাৰ নললে, কিয়নো যীহোৱা তেওঁৰ সংগী আছিল আৰু তেওঁ কৰা সকলো কৰ্মকে যীহোৱাই সামফল কৰিলে। এই যুৱকজনৰ জীৱনত ঈশ্বৰৰ হাতৰ স্পষ্ট প্ৰকাশ আমি দেখোঁ, কিন্তু সেই সকলোৰে মাজতো অতি ভয়ানক ঘটনাবোৰ তেওঁলৈ ঘটি আছিল। এতিয়া তেওঁ নিজকে পাইছে বন্দীশালৰ মাজত। সাধাৰণ মানুহ এজনৰ বাবে কথাটো যে কিমান হতাশাজনক হ'লহেঁতেন, কিন্তু মন কৰিবলগীয়া কথা এইয়ে যে প্ৰভু যোছেফৰ লগত আছিল। আন আদিপিতৃৰ নিচিনাকৈ তেওঁৰ আগত যদিও ঈশ্বৰে দেখা দিয়া নাছিল, তেওঁলৈ কিন্তু কৰুণা প্ৰদৰ্শন কৰিছিল। প্ৰথমতে তেওঁ বন্দীশালৰ অধিকাৰীৰ মনত ক্ৰিয়া কৰি যোছেফৰ প্ৰতি তেওঁৰ মন সদয় কৰিছিল। যদিও যোছেফ ধুনীয়া আছিল, সমৰ্থবান আছিল, ঈশ্বৰ লগত নথকা হ'লে এইবোৰ একো কামত নাহিলহেঁতেন। ঈশ্বৰ তেওঁৰ লগত আছে আৰু তেওঁক পৰিচালিত কৰি আছে, পৰিস্থিতিবোৰৰ আঁৰত থাকি হস্তক্ষেপ কৰি আছে। সেই সকলো অভিজ্ঞতাই আচলতে তেওঁৰ জীৱনত বিশেষ এটা উদ্দেশ্য পৰিপূৰ্ণ কৰাৰ প্ৰতিহে আগবঢ়াই লৈ গৈ আছিল। যোছেফে এইটো জানিছিল আৰু এই কথাটোৱেই তেওঁক এটা আশাৰ মনোভাৱ, এটা উৎসাহ আনি দিছিল। পৰিস্থিতিয়ে যোছেফক দমাব পৰা নাছিল, তেওঁ পৰিস্থিতিৰ ঊৰ্ধত বাস কৰিছিল। এজন বন্ধুৱে মোক কয়, মোৰ সমস্যা এইয়ে যে পৰিস্থিতিবোৰ মোৰ মূৰৰ ওপৰতে থাকে। আমি ভাবোঁ আমাৰ বহুতেই তেনেদৰে জীৱন কটায়, কিন্তু যোছেফে পৰিস্থিতিৰ ঊৰ্ধত থাকি জীৱন কটাইছিল। প্ৰভু তেওঁৰ লগত আছিল, তেওঁ জীৱনত ঈশ্বৰৰ হাত চিনি পাইছিল, গতিকে তেওঁ হতাশ হোৱা নাছিল। হতাশা ছয়তানৰ এটা অতি চোকা অস্ত্ৰ, হতাশ আৰু অসন্তুষ্টি। এই ডেকা যোছেফে কিন্তু সেই সকলো পৰিস্থিতিৰ ওপৰত উঠিছিল। তেওঁ আমাক ইব্ৰী পুস্তকৰ এই শাস্ত্ৰাংশ মনত পেলাই দিয়ে। ইব্ৰী 12 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা মানুহবিলাকক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে। এয়া ইব্ৰী 12 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। নিঃসন্দেহে প্ৰভুৰ অনুশাসনে এই যুৱকজনৰ জীৱনত ধাৰ্মিকতাৰ শান্তিযুক্ত ফল উৎপন্ন কৰিব। প্ৰিয় শ্ৰোতা, যোছেফৰ জীৱনৰ এই ঘটনাবোৰে এই কথাই প্ৰকাশ কৰে যে প্ৰত্যেক মানুহৰ মূল্য নাই, দাম নাই। ছয়তানে মূল্য থকা বুলি কয়। কিন্তু বহুতো মানুহক ছয়তানে কোনো দাম দি কিনিব নোৱাৰে, মূল্য দিব নোৱাৰে। আৰু যোচেফো তেনেকুৱা এজন মানুহ, ইয়ুব আছিল তেনে আন এজন মানুহ, পাচনি পৌলো তেনে আন এজন মানুহ। তেওঁলোকক কোনো মূল্যৰ বিনিময়তেই ছয়তানে কিনিব নোৱাৰে। ছয়তানে মানৱ জাতিক ঘীণ কৰে। কিন্তু এনেকুৱা আৰু আন বহুতো মানুহক ছয়তানে কিনিব নোৱাৰে। যোচেফ বন্দীশালত থকাটো ঈশ্বৰৰ ইচ্ছানে বাৰু? হয় প্ৰিয় শ্ৰোতা, যোচেফ বন্দীশালত থকাটো যে প্ৰয়োজনীয় আছিল সেই কথা আমি পাছৰ অধ্যায়তেই বুজি পাম। বিশেষ উদ্দেশ্যতহে ঈশ্বৰে যোচেফক তেনেদৰে বন্দীশাললৈ যাবলৈ এৰি দিছিল। প্ৰিয় শ্ৰোতা, যদিহে আমি প্ৰভু যীশুত বিশ্বাস কৰি চলিবলৈ শিকিছো, তেওঁক প্ৰেম কৰি চলিছো, তেনেহ'লে আমাৰ জীৱনত যিয়েই নঘটক কিয় সেই সকলো তেওঁৰ ইচ্ছা অনুসাৰে ঘটা বুলি আৰু আমাৰ ভাললৈ ঘটা বুলি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ। এই কথাবোৰ আপুনি চিন্তা কৰি চাইছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।